सुपर हिट्स 93.5 रेड एफएम और मॉर्निंग नंबर 1 पर मंडे और ट्रैक्टर खुलार लगे लगे गम टू पाइसे आज मंडे मॉर्निंग नंबर 1 शोर स्टूडियो आमी কথা পাতি আছো আমাৰ গেষ্ট নর্থ ইষ্টৰ ফার্স্ট লেডি ড্রাইভিং ইনস্ট্রাক্টর দর্শনা সেনগুপ্তার হৈতে সো বাই ইতে মধ্যে আপুনি জনালে যে আপুনি বহুত কার ৰেলি আপুনি জিকিলে আৰু তাৰ পিছত আপুনি নিজে আৰম্ভ কৰিলে উইমেন পাওয়ার কার ৰেলি গৰিকে হেটোৰ বিষয়ে অকণমান জানিব বিচাৰিছো
উইমেন পাওয়ার কার ৰেলি যেটো কনসেপ্ট আছিলে মানে এটো ৰেলি টিএছডি ৰেলি হয় তো মানে ৰেলি বুলি কলে সাধাৰণতে মানে পুৰুষৰ হেৰি বুলি ভাবে নহয় কিন্তু মই জানে মোৰ প্ৰফেশ্যনটো মেল ডমিনেটেড প্ৰফেশ্যন হয় তাত সেইটো মই কৰি গৈ আছো তো মই ৰেলি ষ্টাৰ্ট কৰিলো ইমান ছাপোৰ্ট পাইছো মানে তিনিওটা বছৰ মোৰ 35ৰ ওপৰ পাৰ্টিচিপেণ্ট হয় আৰু সবে এনজয় কৰে সো সেইটো দেখা পাই মানে মোৰ নিজৰে ভাল লাগিলে যে নাই মই যিটো কাম কৰি আছো সঁচাকে মই ছেটিছফাইড যে মোৰ ষ্টুডেণ্টখিনি ছেটিছফাইড
এবছলিউটলি আৰু আপোনাৰ কথাখিনি আজি আমাক খুব অনুপ্ৰাণিত কৰিছে গতিকে বা আমি কথা আৰু পাতিম আৰু এইখিনি জনাই দিওঁ প্ৰত্যেককে যিসকলে শুনি আছে আজি মৰ্নিং নাম্বাৰ 1 শ্ব' যে আজি ষ্টুডিঅ'ত মোৰ লগত আছে আমাৰ আজিৰ গেষ্ট দৰ্শনা সেনগুপ্তা নৰ্থ ইষ্টৰ ফাৰ্ষ্ট লেডি ড্ৰাইভিং ইনষ্ট্ৰাক্টৰ ঘূৰি আহি আৰু কিছু কথা পাতিম 93.5 ৰেড এফ এম বজাতে ৰহক।